মনৰ মাজত আছে লুকাই আনন্দৰে ভৰা এখনি গাঁও, হাঠু ৰঙী সপোনৰ খেলা। ঘৰলৈ আহিল নতুন আলহী ধুনীয়া এজনী পৰি, ধুনীয়া এজনী পৰি। নতুন জীৱনৰ আগমনৰ সৈতে মাকে লাভ কৰে স্বাস্থ্যৰ উপহাৰ। হাঁহে কৈ মোৰ বোৱাৰী হবাটো কৈ সাদৰি, স্বামী করে হোহায় হৃদয়ের পড়া নিগরাই বড় মনে। নাই কোনো চিন্তা, নাই কোনো উৎকণ্ঠা, সম্পূর্ণ টোপনি আর সম্পূর্ণ আরাম। মায়ে যাতে পায় সকলো সুবিধা, গোটে পরিয়ালরে সবাদাই।
গৰ্ভৱতী মহিলা স্বাস্থ্যৱান হ'লেহে শিশুটিও স্বাস্থ্যৱান হ'ব। স্বামী, পৰিয়াল আৰু সমাজৰ সমূহীয়া দায়িত্ব। মহিলা তথা শিশু বিকাশ মন্ত্ৰালয়ে ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰি।